وما تنقم منا إلا أن آمنا بآيات ربنا لما جاءتنا ربنا أفرغ علينا صبرا وتوفنا مسلمين.
আর তুমি আমাক শাস্তি দিবলৈ ওলাইছা কেৱল এই কাৰণে যে আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনৰ ওপৰত ইমান আনিছোঁ যেতিয়া সেয়া আমাৰ ওচৰলৈ আহি পাইছে। হে আমাৰ প্ৰতিপালক, আমাক পৰিপূৰ্ণৰূপে ধৈৰ্য দান কৰা, লগতে মুছলিম ৰূপে আমাক মৃত্যু প্ৰদান কৰা।